লেবিয়া পুস্তক 1 অধ্যায়। হোম বলিৰ নিয়ম। যিহুৱাই মুচিক মাতিলে আৰু সাক্ষাৎ কৰা তম্বুৰ পৰা তেওঁ এই কথা ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক এই কথা কোৱা, তোমালোকৰ মাজৰ কোনোৱে যদি যিহুৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰে, তেন্তে সেয়ে খাৰ গৰু আৰু মেৰ বা মেৰ চাক হ'ব লাগিব। যদি তেওঁ উপহাৰ খাৰ গৰু জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিঘুনী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহুৱাৰ আগত গাহ্য হ'বৰ কাৰণে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব। পাছত তেওঁ হোম বলি মূৰত হাত দিব, তেতিয়া সেই বলি তেওঁৰ প্ৰায়চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গাহ্য হ'ব। আৰু তেওঁ যিহুৱাৰ সন্মুখত সেই দমৰা খাৰ গৰুটো কাটিব, তেতিয়া হাৰুণৰ পুত্ৰ পুৰোহিতসকলে তাৰ তেজ আনিব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ সন্মুখত থকা যজ্ঞবেদীৰ চাৰিওফালে সেই তেজ ছটিয়াই দিব। তেতিয়া সেই বলিৰ ছাল বখলিয়াই তাক খণ্ড খণ্ড কৰা হ'ব, আৰু হাৰুণ পুৰোহিতৰ পুত্ৰসকলে বেদীৰ ওপৰত জুই ৰাখিব আৰু জুই ওপৰত কাঠ জাপি দিব, আৰু হাৰুণৰ পুত্ৰ পুৰোহিতসকলে সেই বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত সেই খণ্ডবোৰ মূৰ আৰু তেল ঠিকমতে ৰাখিব। কিন্তু তেওঁ তাৰ নাড়ী ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম বলি যিহুৱাৰ উদ্দেশ্যে হুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ'ব। আৰু যদি তেওঁ উপহাৰ মেৰ চাক বা ছাগলীৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে তেওঁ নিঘুনী মতা পশু উৎসৰ্গ কৰিব। আৰু যজ্ঞবেদীৰ কাষত উত্তৰফালে যিহুৱাৰ সন্মুখত তাক কটা হ'ব। তেতিয়া হাৰুণৰ পুত্ৰ পুৰোহিতসকলে বেদীৰ চাৰিওফালে তাৰ তেজ ছটিয়াব। পাছত তেওঁ তাক খণ্ড খণ্ড কৰি কাটিব, আৰু পুৰোহিতে তাৰ মূৰ আৰু তেলেৰে সৈতে তাক বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত ঠিকমতে সজাই ৰাখিব। কিন্তু তাৰ নাড়ী ভুৰু আৰু ঠেং পানীৰে ধুব লাগিব। তাৰ পাছত পুৰোহিতে সেই সকলো উৎসৰ্গ কৰিব আৰু বেদীৰ ওপৰত দগ্ধ কৰিব। সেয়ে হোম বলি যিহুৱাৰ উদ্দেশ্যে হুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। যদি যিহুৱাৰ উদ্দেশ্যে দিয়া তেওঁ উপহাৰ পক্ষীবোৰৰ মাজৰ পৰা অনা হোম বলি হয়, তেন্তে তেওঁ কপৌবোৰৰ বা পাৰ পোৱালিবোৰৰ মাজৰ পৰা নিজ উপহাৰ উৎসৰ্গ কৰিব। পাছত পুৰোহিতে তাক বেদীৰ ওপৰলৈ আনি মূৰটো মুচৰি ছিঙি তাক বেদীত দগ্ধ কৰিব, আৰু তাৰ তেজ বেদীৰ কাষেৰে উলিয়াই দিব লাগিব। পাছত পুৰোহিতে তাৰ নাড়ী ভুৰু আৰু আমঠুটো লৈ বেদীৰ কাষত থকা পূবফালৰ ছাই পেলোৱা ঠাইত পেলাই দিব লাগিব। তাৰ পাছত পুৰোহিতে তাৰ ডেউকা দুখন কাটি কিন্তু সম্পূৰ্ণৰূপে তাক দুভাগ নকৰিব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব। সেয়ে হোম বলি যিহুৱাৰ উদ্দেশ্যে হুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।